وَالصَّافَّاتِ صَفًّا
শপত সারিবদ্ধ ফিরিস্তাসকলৰ
فَالزَّاجِرَاتِ زَجْرًا
লগতে কঠোৰ ধমক প্ৰদানকাৰীসকলৰ
فَالتَّالِيَاتِ ذِكْرًا
আৰু উপদেশ গ্ৰন্থ তিলাৱতকাৰীসকলৰ
ইন ইলাহাকুম লাৱাহিদ
নিশ্চয় তোমালোকৰ উপাস্য হৈছে এজন
رَبُّ السَّمَاوَاتِ وَالْأَرْضِ وَمَا بَيْنَهُمَا وَرَبُّ الْمَشَارِقِ
যিজন আকাশসমূহ পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তুৰ প্ৰতিপালক আৰু উদয়স্থলসমূহৰো প্ৰতিপালক
إِنَّا زَيَّنَّا السَّمَاءَ الدُّنْيَا بِزِينَةٍ الْكَوَاكِبِ
নিশ্চয় আমি নিকটবর্তী আকাশখনক নক্ষত্ৰৰাজিৰ সৌন্দৰ্যৰে সুশোভিত কৰিছো
وَحِفْظًا مِنْ كُلِّ شَيْطَانٍ مَارِدٍ
আৰু ইয়াক ৰক্ষা কৰিছো প্ৰত্যেক বিদ্ৰোহী চৈতানৰ পৰা
لا يسمعون إلى الملأ الأعلى ويقذفون من كل جانب
ফলত সিহঁতে ঊৰ্ধজগতৰ একোৱে শুনিব নোৱাৰে কাৰণ কেও ফালৰ পৰা সিহঁতৰ প্ৰতি নিক্ষেপ কৰা হয় উল্কাপিণ্ড
دحورا ولهم عذاب واصب
সিহঁতক খেদি পঠিওৱাৰ বাবে আৰু সিহঁতৰ বাবে আছে অবিৰাম শাস্তি
إلا من خطف الخطفة فأتبعه شهاب ثاقب
কিন্তু হঠাৎ কোনোবাই কিবা শুনিলে জ্বলন্ত উল্কাপিণ্ডই তার প্রতি সুচালয়
فاستفتهم أهم أشد خلقا أم من خلقنا إنا خلقناهم من طين لازب
এতিকে অবিশ্বাসী সকলক খুদি চোৱাচোন সৃষ্টিৰ ক্ষেত্ৰত সিহঁত বেছি জটিল নে আমি আন আন যিবোৰ সৃষ্টি কৰিছো সেইবোৰ অধিক জটিল আমি সিহঁতক দেখোন আলতীয়া মাটিৰ পৰাহে সৃষ্টি কৰিছো বৰং তুমি বিস্ময় বোধ কৰিছা আৰু সিহঁতে বিদ্ৰোপ কৰি আছে আৰু যেতিয়া সিহঁতক উপদেশ দিয়া হয় তেতিয়া সিহঁতে সেয়া গ্ৰহণ নকৰে
وَإِذَا رَأَوْا آيَةً يَسْتَسْخِرُونَ
আৰু যেতিয়া সিহঁতে কোনো নিদৰ্শন দেখে তেতিয়া সিহঁতে উপহাস কৰে
وَقَالُوا إِنْ هَذَا إِلَّا سِحْرٌ مُبِينٌ
আৰু কয় এইটো দেখোন সুস্পষ্ট যাদুৰ বাহিৰা আন একো নহয়
أَإِذَا مِتْنَا وَكُنَّا تُرَابًا وَعِظَامًا أَإِنَّا لَمَبْعُوثُونَ
আমি যেতিয়া মৃত্যুবরণ করিম লগতে মাটি আরো অস্থিত পরিণত হম তথাপিও আমাক পুনরুচ্চিত করা হব না
أَوَآبَاؤُنَا الْأَوَّلُونَ
আরো আমার পিতৃপুরুষ সকলকো
قل نعم وأنتم داخرون
كوا هاي أرو تتيا تمالو كوا لانتيتو
فإنما هي زجرة واحدة فإذا هم ينظرون
اتك خيا هو بو كبال اتا پسند دهمو فلطت خنات خيا تو ثور لغي سايته گيبو
وقالوا يا ويلنا هذا يوم الدين
اركيات كوبا هاي দুর্ভাগ্য আমার এইটোই দেখুন প্রতিদান দিব
هذا يوم الفصل الذي كنتم به تكذبون
কিয়াত কোয়া হব এইটো হইছে ফয়সালার দিন যেটুক তোমালোকে অবিশ্বাস করিছিলা
احشروا الذين ظلموا وازواجهم وما كانوا يعبدون
فرشتہ হকল কোয়া হব একত্রিত করা জালিম হকল আর খিয়তর হংগি হারতি হকল আর সেই হকলকু যে হকলর খিয়তে ইবাদত করিছিল
من دون الله فاهدوهم الى صراط الجحيم
আল্লাহর বাহিরে তথা খিয়তক জাহান্নামৰ পথ দেখুৱাই দিয়া
وقفوهم إنهم مس মাসউলুন
আৰু হিয়াতক ৰখুৱাচোন নিশ্চয় হিয়াতক প্ৰশ্ন কৰা হ'ব
মা লাকুম লা তানাছৰুন
কি হ'ল তোমালোকৰ তোমালোকে ইজনে সিজনক কেতিয়া সহায় নকৰা কিয়
বাল হুমুল ইয়াউমা মুস্তাসলিমুন
বৰং আজি সিহঁতে আত্মসমৰ্পণ কৰিছে
وأقبل بعضهم على بعض يتساءلون
আৰু সিহঁতে ইজনে সিজনৰ মুখামুখি হৈ খুটপুচ কৰিব
قالوا إنكم كنتم تأتوننا عن اليمين
সিহঁতে ক'ব নিশ্চয় তোমালোকে আমাৰ ওচৰলৈ শপত লৈ আহিছিলা
قالوا بل لم تكونوا مؤمنين
نتيستانيو كافر بلاكي كوبو برون تمالوكي مؤمن ناسيلا
وما كان لنا عليكم من سلطان بل كنتم قوما طاغين
ار تمالوكو روپورت امر كونو كتكتو ناسيل দরাসলতে তোমালোকেই আছিলা সীমা লঙ্ঘনকারী
সম্প্রদায়
হে আমাৰ বিৰুদ্ধে আমাৰ প্ৰতিপালকৰ কথা সত্য প্ৰমাণিত হৈছে গতিকে নিশ্চিতভাৱে আমি শাস্তি ভোগ কৰিব লাগিব এতেকে আমিয়ে তোমালোকক বিভ্রান্ত কৰিছিলো কাৰণ আমি নিজেই বিভ্রান্ত আছিলো
ইন্নাহুম ইয়াউমা ইযিন ফিল আযাবি মুশতারিকুন
এতেকে নিশ্চয় সেই দিনা কিয়ামত আটায়ে শাস্তিত অংশীদাৰ হ'ব
ইন্না কাযালিকা নাফআলু বিল মুজরিমিন
নিশ্চয় আমি অপরাধী বিলাকৰ লগত এনেকুৱা আচৰণ কৰো
إنهم كانوا إذا قيل لهم لا إله إلا الله يستكبرون
কিয়তক যেতিয়া কোৱা হৈছিল আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই তেতিয়া সিহঁতে অহংকাৰ কৰিছিল
ويقولون أئنا لتاركو آلهتنا لشاعر مجنون
আর কইছিল আমি এজন উন্মাদ কবির কথাত আমার ইলাহসমূহ বর্জন করিম নাকি
بل جاء بالحق وصدق المرسلين
বরং তেওঁ সত্য লৈ আহিছে আৰু বিগত ৰাসূল সকলকো তেওঁ সত্য বুলি স্বীকাৰ কৰিছে
ইন্নাকুম লাযাইকুল আযাবিল আলীম
নিশ্চয় তোমালোকে যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰিবা
ওয়ামা তুজাজাউনা ইল্লা মা কুনতুম তাআমালুন
আৰু তোমালোকে যি কৰিছিলা কেৱল তাৰেই প্ৰতিফল লাভ কৰিবা
إلا عباد الله المخلصين
কিন্তু তেওঁলোক নহয় যিসকল আল্লাহৰ একনিষ্ঠ বান্দা
أولئك لهم رزق معلوم
তেওঁলোকৰ বাবে আছে নিৰ্ধাৰিত জীৱিকা
فواكه وهم مكرمون
ফলমূল আৰু তেওঁলোক হ'ব সন্মানিত
في جنات النعيم
তেওঁলোকে বখবাক কৰিব নিয়মতৰ ভৰা জান্নাতত
على سرر متقابلين
তেওঁলোকে মুখামুখি হৈ আখনত বহিব
يطاف عليهم بكأس من
তেওঁলোকৰ চাৰিওফালে ঘূৰি ঘূৰি পৰিৱেশন কৰা হ'ব বিশুদ্ধ সুৰাপূৰ্ণ
পাত্ৰিবিন
ক্ষুব্ৰ উজ্জ্বল যিবোৰ পাণকাৰীসকলৰ বাবে হ'ব সোৱাদপূৰ্ণ
লা ফিহা গাউলুন ওয়ালা হুম আনহা ইউনজাফুন
তাত ক্ষতিকৰ একো নাথাকিব আৰু তেওঁলোকে এইবোৰৰ দ্বাৰা নিচাগ্ৰস্ত নহব।
وعندهم قاصرات الطرف عين
তেওঁলোকৰ লগত থাকিব দৃষ্টি সংযত ডাঙৰ চকু বিশিষ্ট হুৰসকল।
كأنهن بيض مكنون
তেওঁলোক যেনিবা আচ্ছাদিত কণী।
فأقبل بعضهم على بعض يتساءلون
তাৰপিছত তেওঁলোকে পৰস্পৰে মুখামুখি হৈ খুটখুচ কৰিব।
قال قائل منهم إني كان لي قرين
তেওঁলোকৰ মাজৰ কোনোবাই কব পৃথিৱীত মোৰ এজন সংগী আছিল।
يقول أئنك لمن المصدقين
কি কৈছিল তুমি সিহঁতৰ অন্তৰ্ভুক্ত নেকি যিসকলে বিশ্বাস কৰে যে
أَإِذَا مِتْنَا وَكُنَّا تُرَابًا وَعِظَامًا أَإِنَّا لَمَدِينُونَ
أمي زيتيا مِتْتُو بَرَنْ كُرِيم أَرَوْ أَمِي مَتِي تَوْثَا أَسْتِتْ بُرِنَ تَوْهَمْ تِتِيَا وَمَا پُتِفَلْ دِيَا هُبُنَي
قَالَ هَلْ أَنْتُمْ مُطَّلِعُونَ
اللَّهِ كَبَوْ تُمَالَكَ تَاكْ دِكِبُو بِسَرَنِكِ
فاطلع فرآه في سواء الجحيم
তাৰপিছত তেওঁ জুমি চাব আৰু তাক দেখা পাব জাহান্নামৰ মধ্যস্থলত।
قالت الله ان كدت لتردين
তেওঁ ক'ব আল্লাহৰ শপত তুমিতো মোক প্ৰায় ধ্বংসই কৰিছিলা।
ولولا نعمة ربي لكنت من المحضرين
মোৰ প্ৰতিপালকৰ অনুগ্ৰহ নহলে ময়ো দেখোন জাহান্নামত উপস্থিতকৃত ব্যক্তিসকলৰ অন্তৰ্ভুক্ত হলোহেঁতেন।
أفما نحن بميتين
যি কি নহওক এতিয়া আমাৰ আৰু দুনাই মৃত্যু নাই।
إلا موتتنا الأولى وما نحن بمعذبين
আমাৰ প্ৰথম মৃত্যুৰ পিছত আৰু আমাক শাস্তিও দিয়া নহব।
إن هذا لهو الفوز العظيم
নিশ্চয় এইটোৱে হৈছে মহা সফলতা।
لمثل هذا فليعمل العاملون
এনেকুৱা সফলতাৰ বাবে আমলকাৰীসকলে আমল কৰা উচিত।
আযালিকা খায়রুন নুজুলান আম শাজারাতুজ যাকুম
কোৱাচোন আপ্যায়নৰ বাবে এইবোৰেই উত্তম নে যাকুম গছ উত্তম।
ইন্না জাআলনাহা ফিতনাতাল লিয্জালিমিন
নিশ্চয় আমি জালিমসকলৰ বাবে ইয়াক পৰীক্ষা স্বৰূপ সৃষ্টি কৰিছো।
إنها شجرة تخرج في أصل الجحيم
اي গজ্জপ উৎপন্ন হয় জাহান্নামৰ তলৰ পৰা।
طلعها كأنه رؤوس الشياطين
ইয়াৰ ঠোপা হৈছে যেনিবা শয়তানৰ মূৰ।
فإنهم لآكلون منها فمالئون منها البطون
নিশ্চয় সিহঁতে ইয়াক ভক্ষণ কৰিব আৰু ইয়াৰ দ্বাৰা পেট ভৰাব।
ثم إن لهم عليها لشوبا من حميم
ইয়াৰ পিছতো সিহঁতৰ বাবে থাকিব অতলা পানীৰ মিশ্ৰণ।
ثم إن مرجعهم لإلى الجحيم
তাৰপিছত সিহঁতৰ প্ৰত্যাৱৰ্তন হ'ব জাহান্নামৰ জুইৰ ফালে।
إنهم ألفوا آباءهم ضالين
নিশ্চয় সিহঁতে সিহঁতৰ পিতৃপুৰুষসকলক পথভ্ৰষ্ট পাইছিল।
فهم على آثارهم يهرعون
তথাপি সিহঁতে সিহঁতৰ অনুসৰণত ক্ষিপ্ৰতা দেখুৱাইছিল।
ولقد ضل قبلهم أكثر الأولين
নিশ্চয় সিহঁতৰ পূৰ্বেও পূৰ্ববৰ্তীসকলৰ মাজৰ সৰহভাগ মানুহেই বিপদগামী হৈছিল।
ولقد أرسلنا فيهم منذرين
অবশ্য আমি সিহঁতৰ মাজতো সতৰ্ককাৰী প্ৰেৰণ কৰিছিলোঁ
فانظر كيف كان عاقبة المنذرين
এটাকে চোৱা যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ পৰিণাম কি হৈছিল
إلا عباد الله المخلصين
কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ বিষয়টো সুকীয়া
ولقد نادانا نوح فلنعم المجيبون
আৰু নিশ্চয় নুহে আমাক আহ্বান কৰিছিল এতেকে সোয়া আমি কিমান উত্তমভাৱে সহাৰি জনাইছিলোঁ
ونجيناه وأهله من الكرب العظيم
তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গ আমি মহা সংকটৰ পৰা উদ্ধাৰ কৰিছিলোঁ
وجعلنا ذريته هم الباقين
আৰু তেওঁৰ বংশধৰ সকলকহে আমি অৱশিষ্ট ৰাখিছিলোঁ
وتركنا عليه في الآخرين
আৰু আমি পৰৱৰ্তী সকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছো
سلام على نوح في العالمين
সমগ্র সৃষ্টি জগতৰ মাজত নূহৰ প্ৰতি শান্তি বৰ্ষিত হওক
إنا كذلك نجزي المحسنين
সৎকৰ্মশীল সকলক আমি এনেকৈ প্ৰতিদান দি থাকো
إنه من عبادنا المؤمنين
নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম তাৰ পিছত ডুবাই মাৰিছিলো আনটো দলক
আৰু
নিশ্চয় ইব্ৰাহিমো আছিল তেওঁৰ অনুসাৰীসকলৰে অন্তৰ্ভুক্ত
إذ جاء ربه بقلب سليم
اسمরণ করা যেতিয়া তো নিস্পতিপালকৰ ওচৰত বিকুদ্ধ চিত্তে উপস্থিত হৈছিল
إذ قال لأبيه وقومه ماذا تعبدون
যেতিয়া তো নিস্পিত্রিক আৰু তেওঁৰ সম্প্ৰদায় খুদিছিল তোমালোকে কিহৰ ইবাদত কৰি আছা
أَئِفْكًا آلِهَةً دُونَ اللَّهِ تُرِيدُونَ
তোমালোকে আল্লাহৰ পৰিৱৰ্তে অলিক উপাস্যবোৰকে বিচৰা নেকি
فَمَا ظَنُّكُمْ بِرَبِّ الْعَالَمِينَ
তেন্তে বিশ্বজগতৰ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ ধাৰণা কি
فَنَظَرَ نَظْرَةً فِي النُّجُومِ
তাৰ পিছত তেওঁ তৰাসমূহৰ পিনে এবাৰ দৃষ্টিপাত কৰিলে
ফাকালা ইন্নী সাকীম
আৰু ক'লে নিশ্চয় মই অসুস্থ
ফাতাওয়াল্লাউ আনহু মুদবিরিন
তাৰ পিছত সিহঁতে পৃষ্ঠ প্ৰদৰ্শন কৰি তেওঁক এৰি গুচি গ'ল
ফাৰাগা ইলা আলিহাতিহিম ফাকালা আলা তাকুলুন
তাৰ পিছত তেওঁ সংগোপনে সিহঁতৰ উপাস্যবোৰৰ ওচৰলৈ গ'ল আৰু ক'লে তোমালোকে নোখোৱা
কিয়
কি হ'ল তোমালোকৰ কথা নোকোৱা
কিয়
তাৰ পিছত তেওঁ সিহঁতৰ ওপৰত সজোৰে আঘাত কৰিলে ইপিনে মানুহে ঘৰলৈ ঘূৰি আহি তেওঁৰ ফালে ঢাপলি মেলিলে তেওঁ ক'লে তোমালোকে সেইবোৰৰ উপাসনা কৰা নেকি যিবোৰক তোমালোকে নিজেই নিৰ্মাণ কৰা
ৱাল্লাহু খালাকাকুম ৱা মা তাআমালুন
অথচ আল্লাহে তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকে যি তৈয়াৰ কৰা সেইটোকো তেওঁই সৃষ্টি কৰিছে
قالوا بنوا له بنيانا فألقوه في الجحيم
কিহতে ক'লে ইয়াৰ বাবে এটা স্থাপনা তৈয়াৰ কৰা তাৰ পিছত ইয়াক জ্বলন্ত জুইত নিক্ষেপ কৰা
فأرادوا به كيدا فجعلناهم الأسفلين
এইদরে সিহঁতে তেওঁৰ বিৰুদ্ধে চক্ৰান্তৰ সংকল্প কৰিছিল, কিন্তু আমি সিহঁতক সম্পূৰ্ণৰূপে পৰাভূত কৰি দিলোঁ।
وَقَالَ إِنِّي ذَاهِبٌ إِلَى رَبِّي سَيَهْدِينِ
তেওঁ ক'লে, মই মোৰ প্ৰতিপালকৰ ওচৰলৈ গৈ আছো, নিশ্চয় তেওঁই মোক হিদায়ত কৰিব।
رَبِّ هَبْ لِي مِنَ الصَّالِحِينَ
হে মোৰ প্ৰতিপালক, মোক এজন সৎকৰ্মপৰায়ণ সন্তান দান কৰা।
فَبَشَّرْنَاهُ بِغُلَامٍ حَلِيمٍ
তারপর আমি তেওঁক এজন সহিষ্ণু পুত্রর সুসংবাদ দিলু।
فَلَمَّا بَلَغَ مَعَهُ السَّعْيَ قَالَ يَا بُنَيَّ إِنِّي أَرَى فِي الْمَنَامِ أَنِّي أَذْبَحُكَ فَانظُرْ مَاذَا تَرَى قَالَ يَا أَبَتِ افْعَلْ مَا تُؤْمَرُ سَتَجِدُنِي إِن شَاءَ اللَّهُ مِنَ الصَّابِرِينَ
এতেকে যেতিয়া শিশুটো তেওঁৰ পিতৃৰ সৈতে চলা ফুৰা কৰা অৱস্থাত উপনীত হ'ল, তেতিয়া ইব্ৰাহিমে ক'লে, হে মোৰ সেনাহৰ পুত্ৰ, মই সপোনত দেখিলোঁ যে মই তোমাক জবেহ কৰি আছো, এতিয়া কোৱাচোন তোমাৰ অভিমত কি? পুত্ৰই ক'লে, হে মোৰ পিতৃ, আপুনি যি আদেশ প্ৰাপ্ত হৈছে সেইটোৱে কৰক, আল্লাহৰ ইচ্ছাত আপুনি মোক ধৈৰ্যশীলসকলৰ অন্তৰ্ভুক্ত পাব।
فَلَمَّا أَسْلَمَا وَتَلَّهُ لِلْجَبِينِ
এতেকে তেওঁলোক উভয়ে যেতিয়া আনুগত্য প্ৰকাশ কৰিলে আৰু ইব্ৰাহিমে তেওঁৰ পুত্ৰক তলমূৰ কৰি শুৱাই ল'লে,
وَنَادَيْنَاهُ أَنْ يَا إِبْرَاهِيمُ
তেতিয়া আমি তেওঁক মাতি ক'লো, হে ইব্ৰাহিম,
قَدْ صَدَّقْتَ الرُّؤْيَا إِنَّا كَذَلِكَ نَجْزِي الْمُحْسِنِينَ
তুমি নিশ্চয় সপোনৰ আদেশ পালন কৰিছা, নিশ্চয় এইদৰে আমি সৎকৰ্মশীলসকলক পুৰস্কৃত কৰোঁ।
إِنَّ هَذَا لَهُوَ الْبَلَاءُ الْمُبِينُ
নিশ্চয় এইটো আছিল এটা সুস্পষ্ট পৰীক্ষা।
وَفَدَيْنَاهُ بِذِبْحٍ عَظِيمٍ
আৰু আমি তেওঁক মুক্ত কৰিলোঁ এটা মহা কুৰবানীৰ বিনিময়ত।
وَتَرَكْنَا عَلَيْهِ فِي الْآخِرِينَ
আৰু আমি পৰৱৰ্তী সকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছোঁ।
سَلَامٌ عَلَى إِبْرَاهِيمَ
শান্তি বৰ্ষিত হওক ইব্ৰাহিমৰ ওপৰত।
كذلك نجزي المحسنين
এইদৰে আমি সৎকৰ্মশীলসকলক পুৰস্কৃত কৰো।
إنه من عبادنا المؤمنين
নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম।
وَبَشَّرْنَاهُ بِإِسْحَاقَ نَبِيًّا مِنَ الصَّالِحِينَ
আৰু আমি তেওঁক ইছহাকৰ সুসংবাদ দিছিলোঁ, তেওঁ আছিল এজন নবী সৎকৰ্মশীলসকলৰ অন্যতম।
وَبَارَكْنَا عَلَيْهِ وَعَلَى إِسْحَاقَ وَمِن ذُرِّيَّتِهِمَا مُحْسِنٌ وَظَالِمٌ لِنَفْسِهِ مُبِينٌ
আৰু আমি ইব্ৰাহিমৰ ওপৰত বৰকত দান কৰিছিলোঁ আৰু ইছহাকৰ ওপৰতো, আৰু তেওঁলোক উভয়ৰে বংশধৰসকলৰ মাজত আছিল কিছুমান সৎকৰ্মশীল আৰু কিছুমান আছিল নিজৰ প্ৰতি স্পষ্ট অত্যাচাৰী।
وَلَقَدْ مَنَنَّا عَلَى مُوسَى وَهَارُونَ
আৰু নিশ্চয় আমি অনুগ্ৰহ কৰিছিলোঁ মুছা আৰু হাৰুণৰ প্ৰতি।
وَنَجَّيْنَاهُمَا وَقَوْمَهُمَا مِنَ الْكَرْبِ الْعَظِيمِ
আৰু তেওঁলোক উভয়কে আৰু তেওঁলোকৰ সম্প্ৰদায়কো উদ্ধাৰ কৰিছিলোঁ মহা সংকটৰ পৰা।
وَنَصَرْنَاهُمْ فَكَانُوا هُمُ الْغَالِبِينَ
আৰু আমি তেওঁলোকক সহায় কৰিছিলোঁ, ফলত তেওঁলোকে বিজয়ী হৈছিল।
وَآتَيْنَاهُمَا الْكِتَابَ الْمُسْتَبِينَ
আৰু আমি উভয়কে বিশদ কিতাপ প্ৰদান কৰিছিলোঁ।
وَهَدَيْنَاهُمَا الصِّرَاطَ الْمُسْتَقِيمَ
আৰু উভয়কে আমি পৰিচালিত কৰিছিলোঁ সৰল পথত।
وتركنا عليهما في الآخرين
আৰু আমি তেওঁলোক উভয়ৰ বাবে পৰৱৰ্তীসকলৰ মাজত সুনাম সুখ্যাতি ৰাখি দিছো
سلام على موسى وهارون
موسى আৰু হাৰুনৰ ওপৰত বৰ্ষিত হওক সালাম
إنا كذلك نجزي المحسنين
নিশ্চয় সৎকৰ্মশীলসকলক আমি এনেকৈ প্ৰতিদান দি থাকো
إنهما من عبادنا المؤمنين
নিশ্চয় তেওঁলোক উভয় আছিল আমাৰ মুমিন বান্দাসকলৰ অন্তৰ্ভুক্ত
وإن إلياس لمن المرسلين
আৰু নিশ্চয় ইলিয়াছো আছিল ৰাসূলসকলৰ অন্তৰ্ভুক্ত
إذ قال لقومه ألا تتقون
যেতিয়া তেওঁ নিজ সম্প্ৰদায় কৈছিল তোমালোকে তাকো অৱলম্বন নকৰিবানে
أتدعون بعلا وتذرون أحسن الخالقين
তোমালোকে বাহালক আহ্বান কৰা নেকি অথচ পৰিত্যাগ কৰি আছা সৰ্বোত্তম স্ৰষ্টাক
الله ربكم ورب آبائكم الأولين
الله হৈছে তোমালোকৰ প্ৰতিপালক আৰু তোমালোকৰ পূৰ্ববৰ্তী পিতৃপুৰুষসকলৰ প্ৰতিপালক
فكذبوه فإنهم لمحضرون
তথাপিও সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল সেয়ে সিহঁতক নিশ্চয় শাস্তিৰ মাজত উপস্থিত কৰা হ'ব
إلا عباد الله المخلصين
كنت الله اكنست بنده حقৰ বিষয়টো হুকিয়া
وتركنا عليه في الاخرين
আৰু পৰৱৰ্তী সকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছো
سلام على الياسين
শান্তি বৰ্ষিত হওক ইলিয়াছৰ ওপৰত
إنا كذلك نجزي المحسنين
نتجي خطكر مخيل حقلك أمي أنكوي بطيدان ديو
إنه من عبادنا المؤمنين
نتجي تواصل أمر مؤمن بند حقلر النطم
وإن لوطا لمن المرسلين
أرو نتجي لوطو أصل رسول حقلر أنتر بكتو
إذ نجيناه وأهله أجمعين
اسمان كرا جتي আমি তেওঁক আৰু তেওঁৰ পৰিয়াল বৰ্গৰ সকলোকে উদ্ধাৰ কৰিছিল
إلا عجوزا في الغابرين
কেৱল সেই বৃদ্ধাজনীৰ বাহিৰে যিজনী আছিল পিছত অৱস্থানকাৰীসকলৰ অন্তৰ্ভুক্ত
ثم دمرنا الآخرين
তাৰ পিছত আমি বাকী বিলাকক ধ্বংস কৰিছিলো
وإنكم لتمرون عليهم مصبحين
আৰু নিশ্চয় তোমালোকে সিহঁতৰ ধ্বংসপ্ৰাপ্ত অঞ্চলেদি অতিক্ৰম কৰা পুৱাৰ ভাগত
وبالليل أفلا تعقلون
আৰু ৰাতিটো তথাপিও তোমালোকে বুজি নোপোৱানে
وإن يونس لمن المرسلين
আৰু নিশ্চয় يونس আছিল ৰাসূলসকলৰ অন্তৰ্ভুক্ত
إذ أبق إلى الفلك المشحون
স্মৰণ কৰা যেতিয়া তেওঁ ভৰা নৌজানৰ পিনে পলাই গৈছিল
فساهم فكان من المدحضين
তাৰ পিছত তেওঁ লটাৰীত যোগদান কৰিছিল আৰু পৰাভূত সকলৰ অন্তৰ্ভুক্ত হৈছিল
فالتقمه الحوت وهو مليم
তাৰ পিছত এটা ডাঙৰ মাছে তেওঁ গিলি পেলাইছিল আৰু তেওঁ নিজকে ধিক্কাৰ দি আছিল
فلولا انه كان من المسبحين
আৰু তেওঁ যদি আল্লাহৰ পবিত্ৰতা আৰু মহিমা ঘোষণাকাৰীসকলৰ অন্তৰ্ভুক্ত নহলহেঁতেন
للبث في بطنه الى يوم يبعثون
تنتت পুনৰুত্থান দিবক লৈকে মাছৰ পেটতে থাকিল হেতেন
فنبذناه بالعراء وهو سقيم
অবশেষত তেওঁক আমি নিক্ষেপ কৰিছিল এটা তীৰ্ণহীন সমুদ্ৰ তটত আৰু তেওঁ আছিল অসুস্থ
وَأَنبَتْنَا عَلَيْهِ شَجَرَةً مِّن يَقْطِينٍ
আর আমি তেওঁক সাহা দিবলৈ তেওঁৰ ওপৰত একতিন প্ৰজাতিৰ এটা গছ উৎপন্ন কৰিছিলো।
وَأَرْسَلْنَاهُ إِلَى مِئَةِ أَلْفٍ أَوْ يَزِيدُونَ
আৰু আমি তেওঁক এক লাখ বা তাতকৈও বেছি লোকৰ ওচৰলৈ প্ৰেৰণ কৰিছিলো।
فآمنوا فمتعناهم إلى حين
এতেকে তেওঁলোকে ঈমান আনিছিল ফলত আমি তেওঁলোকক কিছু কালৰ বাবে জীৱন উপভোগ কৰিবলৈ সুবিধা দিছিলো।
فاستفتهم لربك البنات ولهم البنون
এতেকে কিহতক খুদাছুন এটো কেনে কোৱা কথা তোমাৰ প্ৰতিপালকৰ বাবে কন্যা সন্তান আৰু কিহতৰ বাবে পুত্ৰ সন্তান নেকি
أَمْ خَلَقْنَا الْمَلَائِكَةَ إِنَاثًا وَهُمْ شَاهِدُونَ
অথবা আমি ফিরিস্তা হকল নারী হিসাবে সৃষ্টি করিছো নেকি কে কে হতে দেখিছিল না
আলা ইন্নাহুম মিন ইফকিহিম লায়াকুলুন
জানিতুয়া নিশ্চয় হতে মনসজা কথা কয় যে
ولد الله وانهم لكاذبون
الله يخنتن জন্ম দিছে নিশ্চয় খত মিছলিয়া
اصطفى البنات على البنين
তম পুত্র সন্তানের পরিবর্তে কন্যা সন্তান পছন্দ করিছে নেকি
ما لكم كيف تحكمون
কি হইছে তোমালোকর তোমালোকে কেন কো বিচার করা
افلا تذكرون
انت তোমালোক উপদেশ গ্রহণ নকৰিবানে
ام لكم سلطان مبين
অথবা তোমালোকৰ কোনো স্পষ্ট দলিল প্রমাণ আছে নেকি
فاتوا بكتابكم ان كنتم صادقين
যদি তোমালোক সত্যবাদী হোৱা তেন্তে তোমালোকৰ কিতাপ লৈ আহা
وجعلوا بينه وبين الجنة نسبا ولقد علمت الجنة انهم لمحضرون
চতে আল্লাহ আর জিন জাতির মাঝত আত্মীয়তার সম্পর্ক স্থির করিছে অর্থাৎ জিন বিলাকে জানে যে নিশ্চয় খতক উপস্থিত করা হবো শাস্তির ভাবে
سبحان الله عما يصفون
কিহতে জি আরোপ করে তারপর আল্লাহ পবিত্র আর মহান
الا عباد الله المخلصين
কিন্তু আল্লাহর একনিষ্ঠ বান্দা সকলের বিষয়টো হুকিয়া
فانكم وما تعبدون
নিশ্চয় তোমালোকে আর তোমালোকে জীবনের ইবাদত করা সেইবুরে
ما انتم عليه بفاتنين
اكنشت বন্দা সকলৰ কাকু তোমালোকে আল্লাহ সম্পৰ্কে বিভ্ৰান্ত কৰিব নোৱাৰিবা
الا من هو صال الجحيم
কেৱল সেই ব্যক্তিৰ বাহিৰে যিজন দগ্ধ হ'ব প্ৰজ্বলিত জুইত
وما منا الا له مقام معلوم
আৰু জিব্রিলে কব আমাৰ প্ৰত্যেকৰ বাবে আছে নিৰ্ধাৰিত স্থান
واننا لنحن الصافون
আৰু নিশ্চয় আমি হৰিবদ্ধভাৱে দণ্ডায়মান
واننا لنحن المسبحون
আৰু নিশ্চয় আমি তেওঁৰ পবিত্ৰতা আৰু মহিমা ঘোষণাকাৰী
وَإِن كَانُوا لَيَقُولُونَ
আৰু নিশ্চয় সিহঁতে অৰ্থাৎ মক্কাবাসীবিলাকে কৈছিল
لَوْ أَنَّ عِندَنَا ذِكْرًا مِنَ الْأَوَّلِينَ
পূৰ্ববৰ্তীসকলৰ দৰে যদি আমাৰো এখন উপদেশমূলক কিতাপ থাকিলহেঁতেন
لكنا عباد الله المخلصين
তেন্তে নিশ্চয় আমি আল্লাহর একনিষ্ঠ বান্দা হলো হতেন
فكفروا به فسوف يعلمون
কিন্তু কিহতে কোরআনক অস্বীকার করিলে এতেকে অনতি পলমে সিহঁতে জানিবলৈ পাব।
ولقد سبقت كلمتنا لعبادنا المرسلين
নিশ্চয় আমাৰ প্ৰিয়তো বান্দাসকলৰ বিষয়ে আমাৰ এই কথা পূৰ্বেই নিৰ্ধাৰিত হৈছে যে
ইন্নাহুম লাহুমুল মানসুরুন
নিশ্চয় তেওঁলোক সাহায্য প্ৰাপ্ত হ'ব।
ওয়া ইন্না জুনদানা লাহুমুল গালিবুন
আৰু নিশ্চয় আমাৰ সৈন্য বাহিনীয়েই বিজয়ী হ'ব।
ফাতাওয়াল্লা আনহুম হাত্তা হিন
এতেকে কিছু সময়ৰ বাবে তুমি সিহঁতৰ পৰা মুখ ঘূৰাই লোৱা।
وَأَبْصِرْهُمْ فَسَوْفَ يُبْصِرُونَ
আৰু তুমি সিহঁতক পৰ্যবেক্ষণ কৰা শীঘ্ৰেই সিহঁতে দেখিবলৈ পাব ইয়াৰ সাংঘাতিক পৰিণাম।
أَفَبِعَذَابِنَا يَسْتَعْجِلُونَ
তেন্তে সিহঁতে আমাৰ শাস্তিক ত্বৰান্বিত কৰিব বিচাৰে নেকি।
فَإِذَا نَزَلَ بِسَاحَتِهِمْ فَسَاءَ صَبَاحُ الْمُنذَرِينَ
এতেকে যেতিয়া সিহঁতৰ চোতালত শাস্তি নামি আহিব তেতিয়া যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ প্ৰভাত কিমান যে নিকৃষ্ট হ'ব।
وَتَوَلَّ عَنْهُمْ حَتَّى حِينٍ
গতিকে কিছু সময়ৰ বাবে তুমি সিহঁতক উপেক্ষা কৰা।
وَأَبْصِرْ فَسَوْفَ يُبْصِرُونَ
আৰু তুমি সিহঁতক পৰ্যবেক্ষণ কৰা শীঘ্ৰেই সিহঁতে দেখিবলৈ পাব ইয়াৰ সাংঘাতিক পৰিণাম।
سبحان ربك رب العزة عما يصفون
সিহঁতে যি আৰোপ কৰে তাৰ পৰা তোমাৰ প্ৰতিপালক পবিত্ৰ আৰু মহান তেওঁৱেই সকলো ক্ষমতাৰ অধিকাৰী।
وسلام على المرسلين
আৰু শান্তি বৰ্ষিত হওক ৰাসূলসকলৰ প্ৰতি।
والحمد لله رب العالمين
আৰু সকলো ধৰণৰ প্ৰশংসা কেৱল বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰেই প্ৰাপ্য।